এয়া আকাশবাণী। বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। 76 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কৰ্তব্য পথত সেনা শক্তিৰ প্ৰদৰ্শনৰ বাবে সেনাবাহিনী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জম্মু কাশ্মীৰত অহা 7 দিনত বনজুই লগাৰ প্ৰবল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত সতৰ্কতা জাৰি কৰিছে আৰু কুৱালালামপুৰত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ ICC মহিলা ক্ৰিকেটৰ T20 বিশ্বকাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰতে শ্ৰীলংকাক 60 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকী উপলক্ষে মহান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু আন আন নেতাসকলেও শ্ৰদ্ধা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত উপস্থিত থকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীমোদীয়ে ভাষণ প্ৰসংগত কয় যে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা 1200ৰো অধিক ইলেক্ট্ৰিক বাছ দিল্লীত চলি আছে আৰু এনেধৰণৰ বহুসংখ্যক বাছৰ ব্যৱস্থা কৰা হ'ব। শ্ৰীমোদীয়ে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত PM সূৰ্যয় ঘৰ যোজনাৰ ভূমিকা সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ আগত ব্যাখ্যা কৰে। তেওঁ কয় যে এই আঁচনিৰ অংশ হিচাপে ঘৰৰ ছাদত সৌৰ পেনেল লগোৱা হয় আৰু এই পেনেলসমূহে সৌৰ শক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰে, ফলস্বৰূপে বিদ্যুতৰ মাচুল ৰাহি হয়। তেওঁ লগতে কয় যে এনেধৰণে উৎপাদন কৰা বৈদ্যুতিক বাহনত ব্যৱহাৰ কৰি জৈৱ ইন্ধন আৰু প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি। সৌৰ পেনেলৰ জৰিয়তে ঘৰত উৎপাদিত বিদ্যুৎ ৰাহি হলে সেইখিনি চৰকাৰক বিক্ৰী কৰিব পাৰি বুলি প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ বাবে তেওঁলোকক আৰ্থিক অনুদানো প্ৰদান কৰা হ'ব। 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছ দলৰ নেতাসকলে ভোটদাতাক আকৰ্ষিত কৰাৰ চেষ্টাৰ লগতে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰোড শ্ব, ৰাজহুৱা সভা আৰু জনসাধাৰণৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কিৰাৰী সমষ্টিত এখন প্ৰচাৰ সভাত অংশ লৈ আম আদমী পাৰ্টীক সমালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ শোচনীয় পথ আৰু স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰা বুলি আম আদমী পাৰ্টীৰ চৰকাৰক অভিযোগ কৰে। যমুনা নদীৰ পৰিষ্কাৰকৰণৰ বিষয়টোক লৈও আপ চৰকাৰক সমালোচনা কৰি শ্ৰী আদিত্যনাথে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আন্না হাজাৰেক বিশ্বাসঘাতকতা কৰা বুলিও অভিযোগ তোলে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰলবাগ আৰু জনকপুৰী সমষ্টিত কেইবাখনো জনসভাত অংশগ্ৰহণ কৰে। বিজেপিৰ সভাপতি JP Nadda আজি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত দিল্লীৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আজি পালম অঞ্চলত এটা ৰোড শ্বত ভাগ লয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলৰ সৈতে মাদিপুৰ আৰু ৰোহিণী বিধানসভা সমষ্টিৰ প্ৰচাৰ অভিযানত অংশ লৈ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালেও আজি 3খন প্ৰচাৰ সভাত ভাগ লয়। পালম অঞ্চলত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি আম আদমী পাৰ্টীৰ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে তেওঁৰ দলে কৰ্মৰ ৰাজনীতি কৰে বুলি দাবী কৰে। আপে পুনৰ দিল্লী বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে। আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙে আজি সন্ধিয়া মতিনগৰ আৰু মডেল বিধানসভা সমষ্টিত প্ৰচাৰ অভিযানত ভাগ লয়। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলীয় প্ৰাৰ্থী আলি মেহদীৰ সমৰ্থনত মুস্তাফাবাদ সমষ্টিত এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। দিল্লীৰ কংগ্ৰেছ সভাপতি দেৱেন্দ্ৰ যাদৱ আৰু জ্যেষ্ঠ নেতা পৱন খেৰাৰ উপৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে দলৰ শীৰ্ষ গীত মুকলি কৰে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীখেৰাই ৰাজধানী চহৰখনত সুৰা কেলেংকাৰীৰ বাবে আম আদমী পাৰ্টীক সমালোচনা কৰে। 76 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কৰ্তব্য পথত সেনা শক্তি প্ৰদৰ্শনৰ বাবে সেনাবাহিনী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মেজৰ জেনেৰেল সুমিত মেহতাই কয় যে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত যুদ্ধক্ষেত্ৰ নিৰীক্ষণ ব্যৱস্থা আৰু প্ৰতিৰক্ষা অনুসন্ধান আৰু বিকাশ সন্থা DRDOৰ প্ৰলয় যুদ্ধ প্ৰণালী মুখ্য আকৰ্ষণ হ'ব। পেৰেডত ভাস্ম T-90 টেংক, নাগ মিছাইল পদ্ধতি, বজৰং লাইট স্পেচিয়েলিষ্ট ভেহিকল, নন্দীঘোষ তৎকাল প্ৰতিক্ৰিয়া বাহিনী বাহন, ব্ৰাহ্মছ, অগ্নিবাণ, পিনাকা, আকাশ যুদ্ধ পদ্ধতিয়ে দেশৰ সেনাশক্তিক প্ৰদৰ্শন কৰিব। তদুপৰি সশস্ত্ৰ বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু NCCৰ দলে পেৰেডত অংশগ্ৰহণ কৰিব। 26 জানুৱাৰীৰ পেৰেড দিনৰ 10:30 বজাৰ পৰা আৰম্ভ হ'ব আৰু 90 মিনিট ধৰি এই পেৰেড কাৰ্যসূচী চলিব বুলি মেজৰ জেনেৰেলগৰাকীয়ে প্ৰকাশ কৰে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰববো সুবিয়ান্তোই এইবাৰৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত ইণ্ডোনেছিয়াৰ সেনা আৰু বেণ্ডে গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল'ব। আকাশবাণীৰ বাতৰিৰ সৈতে ইণ্ডোনেছিয়া সেনাৰ ব্ৰিগেডিয়াৰ ক্ৰিষ্টমেই চিয়ুন তুৰিয়ে এটা আছুতীয়া সাক্ষাৎকাৰত কয় যে পেৰেডত দেশখনৰ 352 গৰাকী সেনা জোৱানে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে গণৰাজ্য দিৱসৰ পেৰেডত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা মুঠ 26টা প্ৰতীক পদে দেশৰ সাংস্কৃতিক বিবিধতা প্ৰদৰ্শন কৰিব। স্বৰ্ণিম ভাৰত বিৰাসত অৰ বিকাশ মূল মন্ত্ৰৰে এই প্ৰতীক পদসমূহ নিৰ্মাণ কৰা হৈছে। বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জম্মু কাশ্মীৰত অহা 7 দিনত বনজুই লগাৰ প্ৰবল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত সতৰ্কতা জাৰি কৰিছে। আকাশবাণী জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বিভিন্ন অংশত, বিশেষকৈ জম্মু খণ্ডত, বহুদিন ধৰি শুকান বতৰৰ বাবে বনজুই লগাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে এনে ঘটনা সংঘটিত হলে তৎকালে কৰ্তৃপক্ষক অৱগত কৰিবলৈ নিৰ্দেশ দিছে। আজিৰ পৰা অহা 30 জানুৱাৰীলৈ এই সতৰ্কতা জাৰিৰ নিৰ্দেশ বাহাল থাকিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জম্মু কাশ্মীৰ খণ্ডত যোৱা 1 জানুৱাৰীৰ পৰা কালিলৈকে 81% বৰষুণ হ্ৰাস পাইছে। এই সময়ছোৱাত পূৰ্বে হোৱা 60.5 মিলিমিটাৰ বৰষুণৰ পৰিৱৰ্তে কেৱল 11.4 মিলিমিটাৰ বৰষুণ হৈছে বুলি সূত্ৰটোত প্ৰকাশ পাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে আজি প্ৰয়াগৰাজৰ মহাকুম্ভ নগৰৰ ছেক্টৰ 4ত স্থাপন কৰা আকাশবাণী আৰু দূৰদৰ্শনৰ শিবিৰ কাৰ্যালয় পৰিদৰ্শন কৰি মহাকুম্ভৰ বিস্তৃত কাৰ্যসূচীৰ সম্প্ৰচাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সচিবগৰাকীয়ে কয় যে প্ৰচাৰ ভাৰতীয়ে মহাকুম্ভৰ সম্প্ৰচাৰৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মহাকুম্ভৰ বিভিন্ন কাৰ্যসূচী তথা কাৰ্যকলাপৰ সৈতে জড়িত তথ্যসমূহ প্ৰচাৰ কৰিছে। তেওঁ কয় যে আকাশবাণী আৰু দূৰদৰ্শনে মহাকুম্ভৰ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় বিষয়সমূহ প্ৰচাৰ কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিছে। ত্ৰিবেণী সংগমত ভক্তসকলে একেলগে পবিত্ৰ স্নান কৰাৰ জৰিয়তে মহাকুম্ভই একতাৰ বাৰ্তা বিয়পাইছে বুলি শ্ৰীজাজুৱে উল্লেখ কৰে। সচিবগৰাকীয়ে পাছত মহাকুম্ভ মেলাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰদৰ্শনীকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন প্ৰদৰ্শনীসমূহ প্ৰত্যক্ষ কৰে। ইয়াৰ পূৰ্বে দিনৰ ভাগত শ্ৰীজাজুৱে ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰে। বিদেশ সচিব বিক্ৰম মিশ্ৰী অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে চীনলৈ যাব। এই ভ্ৰমণকালত তেওঁ বিদেশ সচিব আৰু উপ মন্ত্ৰী পৰ্যায়ত গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই দ্বিপাক্ষিক বৈঠকত প্ৰতিনিধি পৰ্যায়ৰ চুক্তিকে ধৰি ভাৰত আৰু চীনৰ মাজৰ ৰাজনৈতিক, অৰ্থনৈতিক তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তোলা সন্দৰ্ভত আলোচনা কৰা হ'ব। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে 27 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত লোক সম্বৰ্ধন পৰ্বৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ 90 গৰাকী শিল্পীয়ে ভাগ ল'ব। শিল্পীসকলে মহাৰাষ্ট্ৰৰ আজৰাক শৈলীৰ প্ৰস্তুত কৰা শাৰী, দুপাট্টা, উত্তৰ প্ৰদেশৰ বেনাৰস ব্ৰুকেট, অসমৰ বাঁহ বেতৰ শিল্প, কৰ্ণাটকৰ চেনাপাটনা পুতলা আৰু পশ্চিমবংগৰ কান্থা চিলাই শিল্প প্ৰদৰ্শন কৰিব। অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ভাৰতৰ বিচিত্ৰ খাদ্য সম্ভাৰৰ সোৱাদ ল'ব পাৰিব। অহা 31 জানুৱাৰীৰ পৰা সংখ্যালঘু সম্প্ৰদায়ৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে বিশেষ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। কুৱালালামপুৰত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ ICC মহিলা ক্ৰিকেটৰ T20 বিশ্বকাপ গ্ৰুপ এৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে শ্ৰীলংকাক 60 ৰাণত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 118 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অপেনাৰ গংগৰী ত্ৰিচাই 49 ৰাণ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই কেৱল 58 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ সবনম শাকিল, সুজিতা ভিজে আৰু পাৰণিকা সিসোদিয়াই 2টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। 70 জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। 76 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কৰ্তব্য পথত সেনা শক্তিৰ প্ৰদৰ্শনৰ বাবে সেনাবাহিনী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জম্মু কাশ্মীৰত অহা 7 দিনত বনজুই লগাৰ প্ৰবল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত সতৰ্কতা জাৰি কৰিছে আৰু কুৱালালামপুৰত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ ICC মহিলা ক্ৰিকেটৰ T20 বিশ্বকাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰতে শ্ৰীলংকাক 60 ৰাণত পৰাস্ত কৰে। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।